আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ 117 সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপতনিক দেশখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উপলক্ষে ৰজা জিগমে খেচৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ভূটান সভ্যতাকেন্দ্ৰিক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰে বান্ধ খাই আছে। অনাগত সময়ত দুয়ো দেশে পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰাখি উন্নয়নৰ শিখৰত উপনীত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে ভূটানে পাৰিপাৰ্শ্বিকতাক সকলো নীতিগত সিদ্ধান্তৰ আধাৰ হিচাপে ৰাখি উন্নয়নমূলক প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিম্ফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে দেশখনত অনুষ্ঠিত এডভান্টেজ আছামৰ ৰোড শ্বোত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী ডাছো শ্বেৰিং টবগে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক এডভান্টেজ আছাম সন্মিলন 2025ৰ বাবে আমন্ত্ৰণ জনায়। লোকসভাত আজি এখন দেশ এটা নিৰ্বাচন সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ 129 সংখ্যক সংশোধনী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন সংশোধনী সন্দৰ্ভত দুখন বিধেয়ক আজি নিম্ন সদনত উত্থাপন কৰিব। বিধেয়কখন আইনত পৰিণত হলে ইয়াক দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লগতে পঞ্চায়তৰ দৰে স্থানীয় সংস্থাৰ নিৰ্বাচনসমূহ সাধাৰণ নিৰ্বাচনৰ 100 দিনৰ ভিতৰত সম্পন্ন কৰা হ'ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিধেয়ক সন্দৰ্ভত কয় যে বিধেয়কখনে সমগ্ৰ দেশকে উপকৃত কৰিব। বিৰোধী পক্ষই এই বিধেয়কৰ বিৰুদ্ধে কোনো শক্তিশালী যুক্তি উত্থাপন কৰিব পৰা নাই। দেশে স্বাধীনতা লাভ কৰাৰ পাছৰ দুটা দশকলৈ ভাৰতত একেলগে নিৰ্বাচন অনুষ্ঠিত হৈছিল বুলি তেওঁ মন্তব্য কৰে। অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী নায়িকা আইদেউ খন্দিকৈৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা এই শিল্পীগৰাকীয়ে ৰক্ষণশীল সমাজৰ অবিচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আইদেউ খন্দিকৈৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰি দিয়া বাৰ্তাত কয় যে অসমীয়া চলচ্চিত্ৰত নাৰী চৰিত্ৰৰ অভিনয়ৰ বাট মুকলি কৰা অভিনেত্ৰীগৰাকীৰ ত্যাগ সদায় স্মৰণীয় হৈ ৰ'ব। তেওঁৰ আদৰ্শ তথা অৱদানক জীয়াই ৰাখিবলৈ অসম চৰকাৰ দায়বদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উপলক্ষে দিয়া এটা বাৰ্তাত অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাত নাৰীৰ অৱদানৰ ক্ষেত্ৰত আইদেউ খন্দিকৈৰ নাম প্ৰাতঃস্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে। হাইলাকান্দি জিলাৰ 5 গ্ৰামত আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে 5 গ্ৰাম থানাৰ অন্তৰ্গত ঠাণ্ডাপুৰ অঞ্চলত চলোৱা অভিযানত এখন যাত্ৰীবাহী বাহনৰ পৰা প্ৰায় 120 গ্ৰাম হেৰইন আৰু 2 জন পৰিমাণৰ ভাং জব্দ কৰে। জব্দ কৰা সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। দক্ষিণ শালমাৰা মানকাছৰ আৰক্ষীয়ে কালি অভিযান চলাই মাদক দ্ৰব্যসহ 2 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে 23টা টেমাত ভৰ্তি হেৰইনৰ লগতে নগদ 67,000 টকা জব্দ কৰে। আৰক্ষীয়ে ধৃত লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে। যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ পৰিদৰ্শক সীমান্ত শৰ্মাৰ উদ্যোগত আৰু জিলা আয়ুক্ত জয় শিৱানীৰ পৃষ্ঠপোষকতাত কালিৰে পৰা 10 দিনীয়া কাৰ্যসূচীৰে ভোগদৈ নৈ পৰিষ্কাৰকৰণৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিভাগটোৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা 40-জনীয়া দলে নদীৰ বালি তথা বোকাৰ লগত মিহলি হৈ থকা বিভিন্ন পলিথিন আৰু আৱৰ্জনা তুলি নৈখন পৰিষ্কাৰকৰণত নামি পৰিছে। জিলাখনৰ পূজাডুবি ঘাটত কালি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই পদক্ষেপ আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত বিধায়কগৰাকীয়ে বিভাগটোৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে আহোমৰ ৰাজধানী 1794 চনত যোৰহাটলৈ স্থানান্তৰ কৰাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৰিকল্পনা অনুসৰি নগা পাহাৰৰ পৰা ওলোৱা নৈখন খান্দি যোৰহাট নগৰৰ মাজেৰে বোৱাই অনা হৈছিল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট খেলৰ চতুৰ্থ দিনা আজি ভাৰতে প্ৰথম ইনিংছত আমালৈ অহা শেহতীয়া বাতৰি পৰ্যন্ত 7টা উইকেট হেৰুৱাই 201 ৰাণ সংগ্ৰহ কৰিছে। ফলোৱানৰ পৰা হাত সাৰিবলৈ ভাৰতক আৰু 45 ৰাণৰ প্ৰয়োজন। যোৰহাট জিলাৰ ৰজামৈদাম নিউ কলনীৰ বাসিন্দা পুতুল চন্দ্ৰ বৰাৰ কালি সন্ধিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰী বৰাৰ মৃত্যুত উপায়ুক্ত কাৰ্যালয়কে ধৰি স্থানীয় অনুষ্ঠানসমূহে সমবেদনা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।